এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি নগাঁও জেলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 25,000ৰো অধিক মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে প্ৰথম পৰ্যায়ত প্ৰদান কৰা এই মূলধনে ৰাজ্যখনত মহিলা নেতৃত্বাধীন বিকাশৰ পথ প্ৰশস্ত কৰিব।
আজি নগাঁও বটদ্ৰবা সমষ্টিত 27,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলো আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছো, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবো যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব।
এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত 27,000ৰো অধিক লোকে সমস্বৰে ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই আজি জিলাখনত 25 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পও উদ্বোধন কৰে। তেওঁ নগাঁও আৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ 5,20,00,000 টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথছোৱা মুকলি কৰে। ইয়াৰ পাছত তেওঁ 8,73,00,000ৰো অধিক ধন ব্যয় সাপেক্ষ কেইবামহলীয়া নতুন বজাৰ গৃহ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে আজি নগাঁৱৰ মহাত্মা গান্ধী পথত 7,13,00,000ৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক ছুইমিং পুল উদ্বোধন কৰাৰ লগতে জিলাখনৰ মতিৰাম বৰাপথত নৱনিৰ্মিত স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ নতুন কাৰ্যালয় ভৱনো মুকলি কৰে। অসম চৰকাৰে ৰাজ্যৰ 226টা সমষ্টি সামৰি ৰূপায়ণ কৰা শুশ্ৰূষা হেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া জিলাৰ নৱজাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত এই স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত শিশুৰ পৰা 18 বছৰ বয়সৰ কিশোৰ কিশোৰীৰ 50টাতকৈ অধিক ৰোগৰ পৰীক্ষা কৰা হয়। আজিৰ শিবিৰত 2,600ৰো অধিক শিশু আৰু কিশোৰে অংশগ্ৰহণ কৰে। ইয়াৰে 30গৰাকী উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়, গুৱাহাটী আৰু তিনিচুকীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ধেমাজি বিধানসভা সমষ্টিত অহা 24 অক্টোবৰত শুশ্ৰূষা হেতু কাৰ্যসূচীৰ অধীনত বৃহৎ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত শেহতীয়াকৈ ধান কটাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সম্প্ৰতি হাম কাটিছে। আজি পাহাৰীয়া জিলাখনৰ খান্দুলিস্থিত সীমান্ত পহৰা চকীত তাপাত আৰু লাপাং আপ গাঁৱৰ গাঁওবুঢ়াৰ মাজত কেইবাটাও বিষয়ত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি যোৱা 9 অক্টোবৰত ধান কটা কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত প্ৰাণ হেৰুওৱা অৰিয়েল টিমুঙৰ হত্যাকাৰীৰ সন্ধান উলিয়াই অসম আৰক্ষীক চমজাই দিব লাগিব। তদুপৰি তাপাত আৰু লাপাঙাপৰ লোকসকলে সীমা বিষয়ে কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰিব। এই ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগেহে সিদ্ধান্ত গ্ৰহণ কৰিব। সীমান্ত অঞ্চলত শান্তি স্থাপনৰ বাবে সমূহীয়া গছপুলি ৰোপণ, পশুধনৰ মুক্ত বিচৰণৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয়। একেদৰে তাপাত গাঁৱত আজিৰে পৰা শস্য চপোৱাৰ কাৰ্য সমাপন কৰা হ'ব বুলি চুক্তিত উল্লেখ কৰা হৈছে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট সমন্বয় ক্ষেত্ৰত আজিৰে পৰা গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে এই সমাৰোহ উদ্বোধন কৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে বন্তি প্ৰজ্বলন কৰাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই জুবিন গাৰ্গ সোঁৱৰণী মূল মঞ্চ উদ্বোধন কৰে। আজি উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ বহুকেইখন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটি পৰিৱেশন কৰাৰ লগতে সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰে। ডিব্ৰুগড় জিলাৰ মৰাণ ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি দুপৰীয়াৰ ভাগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহ অনুষ্ঠিত হয়। কাইলৈ সাংস্কৃতিক শোভাযাত্ৰা, বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে। যোৰহাট মালৌৱালীৰ নিবাসী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ইংৰাজী বিভাগৰ অধ্যাপিকা দীতিমণি বৰাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 56 বছৰ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।